মলাখী ভাৱবাদী পুস্তক তিনি অধ্যায়। আহিবলগা বাৰ্তাবাহক। বাহিনীগণৰ জিহুৱাই কৈছে, চোৱা, মই মোৰ নিজ বাৰ্তাবাহকক পঠাম আৰু তেওঁ মোৰ আগেৰে গৈ পথ যুগুত কৰিব। তাৰ পাছত যি প্ৰভুৰ কাৰণে তোমালোকে অপেক্ষা কৰিছা তেওঁ হঠাতে নিজৰ মন্দিৰলৈ আহিব। নিয়মৰ সেই বাৰ্তাবাহক যিজনাত তোমালোকৰ আনন্দিত হোৱা, চোৱা, তেওঁ আহি আছে। কিন্তু তেওঁ আগমনৰ দিন কোনে সহিব পাৰিব? তেওঁ উপস্থিত হলে কোনে থিয় হৈ থিৰে থাকিব পাৰিব? কিয়নো তেওঁ শোধন কৰা একোৱা জুই তুল্য আৰু ধোঁৱাৰ চাবোনৰ তুল্য। তেওঁ ৰূপ পৰিষ্কাৰ আৰু বিশুদ্ধ কৰা লোকৰ দৰে বিচাৰ কৰিবলৈ বহিব। তেওঁ লেবীৰ সন্তানসকলক সূচী কৰিব, সোণ আৰু ৰূপৰ দৰে তেওঁলোকক বিশুদ্ধ কৰিব। পাছত তেওঁলোকে জিহুৱাৰ উদ্দেশ্যে ধাৰ্মিকতাৰ নৈবেদ্য উৎসৰ্গ কৰিব। তেতিয়া যেনেকৈ পূৰ্ব দিনবোৰত আৰু আদিকালৰ বছৰবোৰত হৈছিল, তেনেকৈ যিহুদা আৰু জিৰচালেমৰ লোকসকলৰ উৎসৰ্গৰ নৈবেদ্যৰে জিহুৱাক সন্তুষ্ট কৰিব। বাহিনীগণৰ জিহুৱাই কৈছে, তেতিয়া মই বিচাৰ কৰিবৰ কাৰণে তোমালোকৰ ওচৰলৈ আহিম। সেই সময়ত মায়াবী, বিবিচাৰী, মিছাহাকী আৰু যিসকলে বনুৱাৰ পৰিশ্ৰমক অন্যায় কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীৰ প্ৰতি অবিচাৰ কৰে আৰু যিসকলে মোক ভয় নকৰে, সেই লোকসকলৰ বিৰুদ্ধে মই এক দ্ৰুত সাক্ষী হৈ আহিম। কিয়নো মই জিহুৱা, মোৰ কোনো পৰিৱৰ্তন নাই। সেয়ে হে জাকোবৰ বংশধৰ, তোমালোক বিনষ্ট হোৱা নাই। তোমালোকৰ পূৰ্বপুৰুষসকলৰ দিনৰে পৰা তোমালোকে মোৰ বিধিবোৰ ত্যাগ কৰি আহিছা, সেইবোৰ পালন কৰা নাই। মোৰ ওচৰলৈ ঘূৰি আহা আৰু ময়ো তোমালোকৰ কাষলৈ ঘূৰি আহিম। কিন্তু তোমালোকে কৈছা, আমি কেনেকৈ ঘূৰি আহিম? ঈশ্বৰক নঠগাব। মানুহে ঈশ্বৰক ঠগাব নেকি? কিন্তু তোমালোকেতো মোক ঠগাইছা। তথাপিও তোমালোকে কৈছা, আমি কেনেকৈ আপোনাক ঠগাইছো? আয়ৰ দশম ভাগত আৰু দানৰ বিষয়ত তোমালোকে মোক ঠগাইছা। তোমালোক এক অভিশাপত অভিশপ্ত, কিয়নো তোমালোকে মোকে ঠগাইছা। এনে কি গোটেই জাতিয়ে ঠগাইছে? তোমালোকে তোমালোকৰ সমস্ত আয়ৰ দশমাংশ মোৰ গৃহত আহাৰ হ'বৰ কাৰণে ভঁৰাললৈ আনা। মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিমনে নকৰিম? আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্বাদ বৰষামনে নবৰষাম? তাক জানিবলৈ তোমালোকে ইয়াৰে মোক পৰীক্ষা কৰি চোৱা। বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, মই তোমালোকৰ বিৰুদ্ধে গ্ৰাসকাৰী পোকক ধমকি দিম, যাতে সেইবোৰে তোমালোকৰ ভূমিৰ শস্য নষ্ট নকৰিব। তোমালোকৰ বাৰীৰ দ্ৰাক্ষালতাৰ ফল সময়ৰ আগেৰে সৰি নপৰিব। ইয়াক বাহিনীগণৰ জিহুৱাই কৈছে। সকলো জাতিয়ে তোমালোকক ধন্য বুলিব, কিয়নো তোমালোক আনন্দপূৰ্ণ দেশৰ লোক হবা। বাহিনীগণৰ জিহুৱাই এই কথা কৈছে। জিহুৱাই পুনৰ কৈছে, তোমালোকে মোৰ অহিতে টান টান কথা কৈছা, কিন্তু তোমালোকে কৈছা, আমি তোমাৰ অহিতে কি ক'লো? তোমালোকে ক'লা, ঈশ্বৰৰ ভজনা কৰা অনৰ্থক, তেওঁ আজ্ঞা পালন কৰা বা শোক প্ৰকাশ কৰি বাহিনীসকলৰ জিহুৱাৰ সাক্ষাতে চলা ফুৰা কৰাৰ দ্বাৰাই আমাৰ কি লাভ হ'ল? আমি এতিয়া গৰ্বী লোকসকলক ধন্য বোলো। হয়, দুৰাচাৰীসকল প্ৰতিষ্ঠিত হৈছে আৰু তেওঁলোকে ঈশ্বৰক পৰীক্ষা কৰিও ৰক্ষা পাইছে। তেতিয়া যিসকলে জিহুৱাক ভয় কৰে, তেওঁলোকে এজনে আনজনৰ সৈতে আলাপ কৰিলে আৰু জিহুৱাই তাক মনোযোগেৰে শুনিলে। জিহুৱালৈ ভয় ৰাখোঁতা আৰু তেওঁৰ নামক সন্মান কৰোঁতাসকলৰ কাৰণে তেওঁলোকৰ সন্মুখত এখন স্মৰণাৰ্থক পুথি লিখা হ'ল। বাহিনীসকলৰ জিহুৱাই কৈছে, তেওঁলোক মোৰেই হ'ব। মই কাৰ্য কৰা দিনা তেওঁলোক মোৰ নিজৰ বিশেষ সম্পত্তি হ'ব। মানুহে যেনেকৈ নিজৰ সেৱাকাৰী পুতেকক মৰম কৰি শাস্তিৰ পৰা ৰেহাই দিয়ে, ময়ো তেওঁলোকক ৰেহাই দিম। তেতিয়া পুনৰাই তোমালোক ঘূৰি আহিবা, ধাৰ্মিক আৰু দুষ্টৰ মাজত অৰ্থাৎ ঈশ্বৰৰ আৰাধনা কৰা লোকৰ আৰু তেওঁ আৰাধনা নকৰা লোকৰ মাজত প্ৰভেদ দেখিবলৈ পাবা।